এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। গুৱাহাটীৰ ওদালবাকৰাত সংঘটিত পথ দুৰ্ঘটনাত সামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্ৰী নন্দিনী কাশ্যপক আজি আৰক্ষী গ্ৰেপ্তাৰ কৰিছে। আজি পানবজাৰত অনুষ্ঠিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্তই অভিযুক্ত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত দিছপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 115(2)/125(b) আৰু 281 ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দিয়ে। এই গোচৰৰ ধাৰাসমূহ জামিনযোগ্য আছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰজনৰ মৃত্যুৰ পাছত আদালতৰ অনুমতি সাপেক্ষে ভাৰতীয় ন্যায় সংহিতাৰ জামিনবিহীন 105নং ধাৰাটো গোচৰত সন্নিৱিষ্ট কৰা হয়। এই অনুসৰি অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে 25 জুলাইৰ অভিযুক্ত নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হোৱা নলবাৰী পলিটেকনিকৰ বৈদ্যুতিন অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ সামিউল হকৰ কালি সন্ধিয়া এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাৰ সভাপতি কমল নয়ন চৌধুৰী উপস্থিত থাকে। ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা 1 আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্ৰ শিক্ষা বিভাগে বিশেষ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশযোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰে। নতুন নিৰ্দেশ অনুসৰি অহা 1 আগষ্টৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা 7:30 বজাৰ পৰা কৰা হ'ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ সালসলনি হ'ব। নিৰ্দেশটোত উল্লেখ কৰা মতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটী 11:30 বজাত, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটী 12 বজাত হ'ব। মাধ্যমিক পৰ্যায়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠদান দুপৰীয়া 1 বজা পৰ্যন্ত চলিব। এই শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ স্বাৰ্থত বিদ্যালয়ৰ ছুটীৰ সময় 12:30 বজাৰ পৰিৱৰ্তে 1 বজা কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে শিক্ষা বিভাগক নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীৰ যানজঁটৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সাল সলনি কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে সমগ্ৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ প্ৰাক্তন সভাপতি জহুলাও চোম্বলা বসুমতাৰীৰ 29 সংখ্যক মৃত্যুতিথি আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয়। গয়বাৰীত থকা ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এপছুৰ পতাকা অৰ্ধ উত্তোলন কৰি এপছুৰ সভাপতি দীপেন বড়োৱে অনুষ্ঠানটো আৰম্ভ কৰে। প্ৰয়াত ছাত্ৰ নেতাজনৰ সহধৰ্মিনী ভানুমতী বসুমতাৰীয়ে ইয়াৰ পাছত সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে। সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে আমন্ত্ৰিত অতিথি আৰু সমবেত ব্যক্তিসকলে গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মানৱ শৃংখল গঠন কৰি শান্তিৰ প্ৰতীক বগা পাৰচৰাই আৰু বগা বেলুন উৰুৱাই আজিৰ অনুষ্ঠানত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। 1996 চনৰ আজিৰ দিনটোতে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী হাতীমাথা গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীয়ে এপছুৰ তদানীন্তন সভাপতিজনক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পাছৰে পৰা এপছুৱে কেন্দ্ৰীয়ভাৱে আজিৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিধায়ক লৰেঞ্চ ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাক্সা জিলাৰ জালাহত আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়ত উদ্বোধন কৰা 4টাকৈ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ বিষয়ে উল্লেখ কৰি শ্ৰীদাসে কয় যে এই নতুন কাৰ্যালয়টোৰ অধীনত 308টা অংগনবাড়ী কেন্দ্ৰ আছে। কাৰ্যালয়সমূহে এই কেন্দ্ৰসমূহৰ উন্নয়নমূলক আৰু প্ৰশাসনিক কাম কাজ ত্বৰান্বিত কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। এই ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে আজি নিচেই পুৱা শ্ৰীভূমি জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত 7জন বাংলাদেশী নাগৰিকক আটক কৰে আৰু বাংলাদেশলৈ ঘূৰাই পঠিয়ায়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।